এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত আজি সেৱা সে সমৃদ্ধি শীৰ্ষক সেৱা প্ৰদান বিষয়ক এখন আঞ্চলিক কৰ্মশালা। ৰাজ্যত লোকপিয়লৰ দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰীৰ বদলিকৰণত নিষেধাজ্ঞা। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন ন্যায়ালয়ৰ নাকচ। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত আজি ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ মুখামুখি। এতিয়া শুনক বিতং বাতৰি। 2047 চনৰ ভিতৰত ভাৰত বিশ্ব শক্তি হিচাপে পৰিগণিত হোৱাৰ যাত্ৰাৰ সফলতা তৃণমূল পৰ্যায়ৰ উন্নয়নৰ অবিহনে কল্পনা কৰিব নোৱাৰে বুলি কেন্দ্ৰীয় পঞ্চায়তীৰাজ দপ্তৰৰ ৰাজ্যমন্ত্ৰী অধ্যাপক এছ পি সিং বাঘেলে আজি গুৱাহাটীত প্ৰকাশ কৰে। পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত আজি সেৱা সে সমৃদ্ধি শীৰ্ষক সেৱা প্ৰদান বিষয়ক এখন আঞ্চলিক কৰ্মশালা উদ্বোধন কৰি শ্ৰীবাঘেলে কয় যে গ্ৰাম্যাঞ্চলৰ জনসাধাৰণৰ সবলীকৰণৰ উন্নয়নৰ অন্যতম চৰ্ত। পঞ্চায়তৰ নেতৃত্বত সেৱা প্ৰদান ব্যৱস্থাৰ প্ৰতি সন্মান জনাই আয়োজন কৰা এই কৰ্মশালাত মন্ত্ৰী ৰামেশ্বৰ তেলীও উপস্থিত থাকে। সাংবাদিকৰ আগত শ্ৰীবাঘেলে এইদৰে কয়,
मैं केंद्रीय पंचायत राज विभाग और असम के पंचायत राज विभाग के प्रति धन्यवाद देना चाहूंगा कि उन्होंने यहाँ गुवाहाटी में 7 राज्यों का सेवा के द्वारा समृद्धि और सीएससी में क्या क्या काम होते हैं, 300 से ऊपर सर्विस होती हैं, उसके बारे में एक कार्यशाला है। मुझे आने का मौका मिला और अपनी बात कहने का। ये सरकार आपके द्वार कंसेप्ट मोदी जी का है और यहाँ विधवा पेंशन, विकलांग पेंशन, वृद्धावस्था पेंशन, जात प्रमाण पत्र, आय प्रमाण पत्र, आधार कार्ड, आयुष्मान कार्ड, किसान सम्मान निधि, प्रधानमंत्री जीवन बीमा सुरक्षा योजना, प्रधानमंत्री जीवन ज्योति योजना, बर्थ सर्टिफिकेट, डेथ सर्टिफिकेट जो गांव के लोगों को मिलता है, जिसके लिए जिला मुख्यालय पे आना पड़ता था और ऑफलाइन होता था तो करप्शन भी था। अब ये ऑनलाइन है, ये बहुत अच्छा काम है और 15 लाख लोगों को जॉब दिया है और लगभग 60-70 करोड़ लोगों ने इसका लाभ लिया है। जब तक गाँव सशक्त होगा तो राज्य सशक्त होगा, राज्य सशक्त होगा तो देश सशक्त होगा। देश के खुशहाली का रास्ता खेत खलिहान से जाता है तो गाँव की पगडंडियों से और गाँव के से भी जाता है।
এই কৰ্মশালাত অসম, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, উৰিষ্যা, পাঞ্জাব, ৰাজস্থান আৰু তেলেংগানাৰ পঞ্চায়তৰ বিষয়ববীয়া, নিৰ্বাচিত প্ৰতিনিধি, গাঁও পঞ্চায়তৰ উদ্যোগীসকলৰ লগতে ৰাজ্য চৰকাৰৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। ৰাজ্যসমূহৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী গাঁও পঞ্চায়ত আৰু চেম্পিয়ন কমন ছাৰ্ভিচ চেণ্টাৰক এই কৰ্মশালাত সম্বৰ্ধনা জনোৱা হ'ব। ৰাজ্যত অহা 2 আগষ্টত 2টা পৰ্যায়ত লোকপিয়ল আৰম্ভ হ'ব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। ৰাজ্যৰ বিভিন্ন জিলাত লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ গৃহতালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ হৈছে। লোকপিয়লৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰীসকলৰ বদলিকৰণৰ ওপৰত বাধা নিষেধ আৰোপ কৰা হৈছে। কেন্দ্ৰীয় গৃহ সচিবৰ পৰা এই সন্দৰ্ভত এখন পত্ৰ লাভ কৰা বুলি ৰাজ্যৰ কৰ্মচাৰী বিভাগৰ উপসচিব মুনমী শইকীয়াই অৱগত কৰিছে। ইতিমধ্যে এই সন্দৰ্ভত সাধাৰণ প্ৰশাসন বিভাগৰ সচিব আৰু সকলো জিলাৰ আয়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। পত্ৰখনত লোকপিয়লৰ কামত নিয়োজিত বিষয়া কৰ্মচাৰীসকলৰ বদলিৰ ক্ষেত্ৰত বাধা নিষেধ আৰোপ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। তেজপুৰত পূৰ্বৰ দৰে এই বছৰো অহা 6 আৰু 7 জুনত তেজপুৰ লিচু মহোৎসৱ অনুষ্ঠিত হ'ব। আজি শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাসে লিচু মহোৎসৱ হ'বলগীয়া পৰুৱা লিচু বাগিচা আৰু পল্টন পুখুৰী লিচু বাগিচা পৰিদৰ্শন কৰে। তেওঁৰ সৈতে টেৰীৰ জ্যেষ্ঠ বিষয়া ডঃ দীপাংকৰ চহৰীয়া, ক্ষুদ্ৰ অনুদান কাৰ্যসূচীৰ ৰাষ্ট্ৰীয় সমন্বয়ক মনীষ কুমাৰ পাণ্ডে, সহকাৰী আয়ুক্ত অৰ্ণৱ বৰকটকী, মহকুমা কৃষি বিষয়া ডঃ জাকিৰ হুছেইন আৰু অন্যান্য বিভাগীয় বিষয়াসকলো আছিল। পৰিদৰ্শনৰ সময়ত দলটোৱে লিচু মহোৎসৱৰ জৰিয়তে লিচু খেতিয়কৰ বাবে বজাৰ সংযোগ নিশ্চিত কৰা, কৃষকৰ অংশগ্ৰহণ বৃদ্ধি কৰা, তেজপুৰৰ লিচুক বিশ্বৰ প্ৰেক্ষাপটত পৰিচয় কৰি দিয়া আদি বিষয়ত আলোকপাত কৰে। বাক্সা জিলাৰ DRDAৰ সন্মিলন কক্ষত আজি জিলা উন্নয়ন সমিতিৰ এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। BTCৰ সচিব তথা বাক্সা জিলাৰ প্ৰভাৰী মানস দাসৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকখনত জিলাখনৰ বিভিন্ন বিভাগৰ মুৰববীসকলে অংশগ্ৰহণ কৰে। বৈঠকত বিভাগীয় মুৰববীসকলে জিলাখনত চলি থকা বিভিন্ন আঁচনি আৰু প্ৰকল্পৰ বৰ্তমানৰ স্থিতিৰ সন্দৰ্ভত সচিবগৰাকীক অৱগত কৰে। তেওঁ জিলাখনত চলি থকা উন্নয়নমূলক কাম কাজসমূহ ফলপ্ৰসূভাৱে ৰূপায়ণ কৰাৰ বাবে বিভিন্ন বিভাগৰ মাজত সমন্বয় ৰক্ষাৰ বাবে গুৰুত্ব আৰোপ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছে। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে অভিযুক্ত পক্ষ আৰু চৰকাৰী পক্ষৰ যুক্তি শুনাৰ পাছত মহন্তৰ জামিন আবেদন নাকচ কৰে। ইয়াৰ পূৰ্বে বাক্সাৰ জিলা কাৰাগাৰত বন্দী হৈ থকা অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত কেইবাদিনো ধৰি শুনানি অনুষ্ঠিত হৈছিল। শুনানিকালত জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰাৰ বিপৰীতে ৰাজ্য চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই ইয়াৰ বিৰোধিতা কৰিছিল। উভয় পক্ষৰ যুক্তি শুনাৰ পাছত উচ্চ ন্যায়ালয়ে আজি শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় প্ৰদান কৰে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতেও অভিযুক্ত মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। উচ্চ ন্যায়ালয়ে আজি অভিযুক্তৰ জামিন আবেদন নাকচ কৰাৰ সন্দৰ্ভত বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে সাংবাদিকৰ আগত এইদৰে কয়।
এইমাত্ৰ অনাৰেবল জাষ্টিছ মিতালী ঠাকুৰীয়া বাইদেউৱে অৰ্ডাৰটো কৰি দিলে। গোটেই ৰিজনখিনি আমি চাব পৰা নাই এতিয়ালৈ, কাৰণ তেখেতে ভিতৰলৈ যায় অলপ ফাইনেল টাচটো থাকে, সেই টাচখিনি দিব কাৰণে বাকী আছে। তেওঁ চাইন কৰিব, তাৰপিছতহে আমি গম পাম যে কি গ্ৰাউণ্ডত ৰিজেক্ট কৰিলে। বৰ্তমান তেওঁ খালি অপাৰেটিভ পাৰ্টটো সকলো অপেন কোৰ্টত পঢ়ি দিছে যে দ্য বেইল পিটিশ্যন ফাইল বাই শ্যামকানু মহন্ত ইজ ইয়াৰ বাই ৰিজেক্ট। এতিয়া আৰু গোটেইখিনি শেষ হ'ল বেইলৰ প্ৰক্ৰিয়া, আৰু আজি 3 বজাত এতিয়া শেখৰৰ বেইলৰ অৰ্ডাৰটো লোৱা কোৰ্ট ট্ৰাইল দিব। তো সেইটো আমি এতিয়া 3 বজাত অপেক্ষাত আছো, তাতে যাম, তাতে চাওঁ কি অৰ্ডাৰ দিয়ে।
ইপিনে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদন আজি ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে নাকচ কৰে। আন 4 অভিযুক্ত অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ জামিন আবেদনৰ শুনানি আজি ফাষ্ট ট্ৰেক আদালতত সম্পন্ন হয়। অহা 8 জুনত এই 4 অভিযুক্তৰ পুনৰ শুনানি অনুষ্ঠিত হ'ব। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্ৰাঘ্য সংৰক্ষণ ক্ষেত্ৰ আজিৰে পৰা পৰ্যটকৰ বাবে বন্ধ কৰা হৈছে। বাৰিষা আৰু বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰে। তথ্য অনুসৰি 2025-26 পৰ্যটন বৰ্ষত উদ্যানখনলৈ 4,68,000 অধিক পৰ্যটকৰ আগমন হয়। ইয়াৰে ভিতৰত 4.5% বিদেশী পৰ্যটক আছে। অক্টোবৰ নৱেম্বৰত ৰাষ্ট্ৰীয় উদ্যানখন পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হ'ব। গোৱালপাৰা জিলাৰ আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত গৰাইমাৰী গাঁৱত আজি এটা নিৰ্মীয়মান শৌচালয়ৰ টেংকিত সোমাই 3 লোকৰ মৃত্যু হোৱাৰ লগতে এজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। মৃত্যু হোৱা লোক 3 যোশক, ৰাভা, কৃষ্ণ ৰয় আৰু দিলীপ দাস বুলি চিনাক্ত কৰা হৈছে। কেইবামাহো ধৰি বন্ধ হৈ থকা টেংকিটো পৰিষ্কাৰ কৰাৰ বাবে লোককেইজনে প্ৰৱেশ কৰাৰ পাছতেই এই শোকাবহ ঘটনাটো ঘটে। আনহাতে এই ঘটনাত গুৰুতৰভাৱে অসুস্থ হৈ পৰা বাজপেয়ী, ৰাভা নামৰ আন লোকক গোৱালপাৰা শ্বহীদ নিধাৰমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। ধেমাজিৰ টেলিজান তিলিয়ানীত কালি নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত উদীয়মান ব্যৱসায়ী মনিকা সোণোৱাল নামৰ যুৱতীগৰাকীৰ মৃত্যু হয়। ফল মূলৰ ৰসৰ ব্যতিক্ৰমী ব্যৱসায় কৰি জনপ্ৰিয় হৈ পৰা মনিকা কালি নিশা স্কুটিৰ পৰা পৰি যোৱাৰ পাছত এখন অচিনাক্ত বাহনে খুন্দিওৱাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। পাছত যুৱতীগৰাকীক ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসালয়ত তেওঁক মৃত ঘোষণা কৰা হয়। পৰিষ্কাৰ শক্তিৰ যাত্ৰাত ভাৰতে ঐতিহাসিক মাইলৰ খুঁটিত উপনীত হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত কেন্দ্ৰীয় নতুন আৰু পুনৰ নবীকৰণ শক্তি দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে প্ৰধানমন্ত্ৰী সূৰ্যঘৰ আঁচনিৰ অধীনত দেশৰ 40,00,000 পৰিয়ালত সৌৰ শক্তিৰ আওতালৈ অনা হৈছে। তেওঁ লগতে কয় যে এই পুনৰ নবীকৰণ শক্তি আঁচনিৰ জৰিয়তে নাগৰিকসকল শক্তিৰ গ্ৰাহকৰ পৰা শক্তিৰ উৎপাদকলৈ ৰূপান্তৰ হৈছে। এই আঁচনিৰ জৰিয়তে পৰিয়ালসমূহৰ বিদ্যুৎ ব্যয় হ্ৰাস হোৱাৰ লগতে পৰিয়ালসমূহে চৰকাৰৰ ৰাজসাহায্যৰ দ্বাৰা উপকৃত হৈ বিদ্যুৎ ব্যয় শূন্য কৰিবলৈ সমৰ্থ হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি নিউ চণ্ডীগড়ত হ'বলগীয়া দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 আৰম্ভ হ'ব। খেলখনৰ বিজয়ী দলটোৱে দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া ফাইনেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সন্মুখীন হ'ব। ৰাজস্থান ৰয়েলছে প্ৰথমখন এলিমিনেটৰত ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাভূত কৰি দ্বিতীয়খন কোৱালিফায়াৰত স্থান নিশ্চিত কৰাৰ বিপৰীতে গুজৰাট টাইটানছ প্ৰথমখন কোৱালিফায়াৰত যোৱাবাৰৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হাতত পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হৈছিল। 2008 চেম্পিয়ন ৰাজস্থান ৰয়েলছে আজি খেলখনত জয়লাভ কৰি ফাইনেলত প্ৰৱেশ কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলাব। গুজৰাট টাইটানছেও 2022 খিতাপ দখলৰ সাফল্যৰ পুনৰাবৃত্তি ঘটোৱাৰ বাবে প্ৰয়াস কৰিব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত আজি সেৱা সে সমৃদ্ধি শীৰ্ষক সেৱা প্ৰদান বিষয়ক এখন আঞ্চলিক কৰ্মশালা। ৰাজ্যত লোকপিয়লৰ দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰীৰ বদলীকৰণত নিষেধাজ্ঞা। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ন্যায়ৰ নাকচ আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱালিফায়াৰত আজি ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।